的脸。লোকসভা নির্বাচনের কাইলে হবলগিয়া ভোট গণনার প্রস্তুতি প্রসম্পূর্ণ হয়ে উঠেছে। কাইলে অন্ধ্রপ্রদেশ আর ওড়িশা বিধানসভা নির্বাচনের ভোট গণনার লগতে কলকাতা বিধানসভা সমষ্টির উপ নির্বাচনেরও ভোট গণনা করা হয়। নির্বাচন আয়োগে প্রকাশ করা মতে ভোট গণনার সামগ্রিক প্রক্রিয়া তথা ফলাফলসহ নির্বাচন আয়োগের ওয়েবসাইট রিজাল্টস ইসিআই ডট গভ ডট ইনের লগতে ভোটার হেল্পলাইন এপ উপলব্ধ হব। জনসাধারণে এই ভোটার হেল্পলাইন এপ গুগল প্লে স্টোর অথবা এপল প্লে স্টোরের পৰা ডাউনলোড কৰিব পাৰিব। আয়োগৰ লগতে ৰিটাৰ্ণ বিষয়া আৰু কাউণ্টিং এজেণ্টসকলৰ বাবে ইয়াৰ ৱেবছাইটত এখন হাতপুথি প্ৰকাশ কৰিছে। এইখন হাতপুথিত কাইলৈ হবলগীয়া ভোটগণনাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। ৰাজ্যখনৰ 50খন নিৰ্বাচনী জিলাত স্থাপিত 52টা ভোটগ্ৰহণ কেন্দ্ৰ ভোটগণনা কেন্দ্ৰত হবলগীয়া ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অৰূপ গোৱেলে এই কথা প্ৰকাশ কৰি কয় যে প্ৰায় 8 বজাত আৰম্ভ হবলগীয়া ভোটগণনাৰ বাবে মুঠ 5,823গৰাকী বিষয়া কৰ্মচাৰীক নিয়োগ কৰা হৈছে। ভোটগণনা স্বচ্ছ পদ্ধতিৰে সম্পন্ন কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে 64গৰাকী সাধাৰণ পৰ্যবেক্ষকক নিযুক্তি দিছে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। আনহাতে মুঠ 12টা ভোটগ্ৰহণ কেন্দ্ৰত 1,941খন ভোটগণনাৰ মাজৰ ব্যৱস্থা কৰা হৈছে। আনহাতে আজি ভোটলৈ ৰাজ্যৰ 14গৰাকী ৰিটাৰ্ণৰ বিষয়াই 1,28,000ৰো অধিক ডাক বেলত লাভ কৰিছে বুলি জানিবলৈ দি তেওঁ লগতে কয় যে যোৰহাট লোকসভা সমষ্টিত সৰ্বাধিক সংখ্যক ডাক বেলত লাভ কৰা হৈছে। অৰুণাচল প্ৰদেশৰ সিপিআইৰ বিধানসভা নিৰ্বাচনৰ ফলাফল কালি ঘোষণা কৰা হয়। সেই অনুসৰি অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ সাধিত সমষ্টিৰ 47টাতে বিজয়ী হৈ একক সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰ এবাৰ শাসনভাৰ গ্ৰহণৰ বাবে সাজু হৈছে। ইফালে এন পি ই পি 5খন, এন চি পি 3খন, পি পি এছ 2খন, কংগ্ৰেছে 1খন আৰু নিৰ্দলীয় 3খন আসন লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ সভাপতি জগত প্ৰকাশ নাড্ডাই অৰুণাচল প্ৰদেশৰ জনসাধাৰণক বিজেপিৰ প্ৰতি আস্থা প্ৰকাশ কৰি পুনৰ শাসনভাৰৰ দায়িত্ব দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। ইফালে ছিকিমত ছিকিম ক্ৰান্তিক আৰু মৰ্চাই 35খন আসন লাভ কৰি দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে। আনহাতে ছিকিম ডেমক্ৰেটিক ফ্ৰণ্টে 1খন আসন লাভ কৰাৰ বিপৰীতে পূৰ্বৰ মুখ্যমন্ত্ৰী প্ৰবল সাৰাঙে 2খন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পৰাজিত হয় আৰু মুখ্যমন্ত্ৰী তথা এছ কে এমৰ সভাপতি প্ৰাণ সিং তামাঙে 2টা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই 2টা সমষ্টিতে জয়লাভ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে 21শতিকাৰ বিশ্বই ভাৰতলৈ বহু আশাৰ চাই আছে। এখন প্ৰাকৃতিক দেশবাসীলৈ নিজৰ মনোভাৱ ব্যক্ত কৰি শ্ৰীমোদীয়ে কয় যে জন সমৰ্থক সুশাসন, আদৰ্শ জিলা আৰু আদৰ্শ ব্লকৰ দৰে আঁচনিসমূহৰ বিষয়ে গোলকীয় স্তৰত আলোচনা কৰা হৈছে। তেওঁ কয় যে কেৱল দেশবাসীলৈ 25 কোটি লোকক দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ লৈ যোৱাটো অভূতপূৰ্ব। শ্ৰীমোদীয়ে কয় যে দৰিদ্ৰসকলক সবলীকৰণ কৰিবলৈ চৰকাৰে অন্তিম পৰ্যায়লৈ কৰা চেষ্টাই বিশ্বক অনুপ্ৰাণিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে চাৰিটা দিশ ডেট স্কিল পৰিসৰ আৰু মানৰ ওপৰত তীব্ৰতাৰে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জি টুৱেণ্টি সফলতাৰ পাছত বিশ্বই ভাৰতৰ বৃহৎ সফলতাৰ বিষয়ে কল্পনা কৰি আছে। ভাৰতক অন্য উন্নত আৰু উন্নয়নশীল দেশসমূহৰ এটা শক্তিশালী আৰু গুৰুত্বপূৰ্ণ কণ্ঠৰূপত স্বীকাৰ কৰা হৈছে। ভাৰতৰ পৃষ্ঠপোষকতাত আফ্ৰিকীয় সংঘ জি টুৱেণ্টিৰ অংশ হৈ পৰিছে। শ্ৰীমোদীয়ে কয় যে ই আফ্ৰিকীয় দেশসমূহৰ ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। কন্যাকুমাৰীৰ তিনিদিনীয়া আধ্যামিক যাত্ৰাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে কন্যাকুমাৰীৰ ভূমিয়ে একতাৰ এক স্পষ্ট বাৰ্তা বহন কৰে। শ্ৰীমোদীয়ে তেওঁৰ এই মনোভাৱ এক জুনত কন্যাকুমাৰীৰ পৰা দিল্লীলৈ কৰা তেওঁৰ যাত্ৰাৰ সময়ত লিখে। অসমৰ প্ৰতিখন জিলাত 5 লাখৰ অধিক লোক বানৰ কবলত পৰিছে। ৰিমাৰ প্ৰভাৱত হোৱা মাৰাৰ পৰা বৰষুণৰ ফলত হোৱা বানত বৰ্তমানলৈ 3জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ এইবাৰ বানত চাৰি হাজাৰ লোকৰ সংখ্যা চৈধ্য হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি ৰাজ্যখনৰ 13খন জিলাৰ 564খন গাঁও প্লাৱিত হোৱাৰ লগতে 8000ৰো অধিক হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। চৰকাৰী সূত্ৰ অনুসৰি বানত বিগত 24 ঘণ্টাত কাছাৰ জিলাত 2জন, নগাঁৱত 1জন লোকৰ মৃত্যু হৈছে। আনহাতে কাছাৰ জিলাত 1জন যুৱক আৰু এটি শিশু সন্ধানহীন হৈ আছে। ৰাজ্যখনত ব্ৰহ্মপুত্ৰৰ পানী গুৱাহাটী, গোৱালপাৰা আৰু ধুবুৰী জিলাত ক্ৰমে বৃদ্ধি পাইছে। আনহাতে কপিলী, বৰাক, ধনশিৰি, বুঢ়ীদিহিং, গৌৰাং নদীৰ ভালেমান পানী বাঢ়িবলৈ ধৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত এখন সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে এইবাৰৰ লোকসভা নিৰ্বাচনত 642 জোট ভোটাৰে অংশগ্ৰহণ কৰি বিশ্ব অভিযোগ সৃষ্টি কৰিবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰিছে। এইবাৰৰ লোকসভা নিৰ্বাচনত অভিলেখ সংখ্যক 312 জোট মহিলা ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে, যিটো বিশ্বৰ ভিতৰতে সৰ্বাধিক। তেওঁ কয় যে এইবাৰৰ নিৰ্বাচনত মাত্ৰ 45টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ নিৰ্বাচন অনুষ্ঠিত হৈছে, কিন্তু 2019ৰ সাধাৰণ নিৰ্বাচনত 540টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। তেওঁ লগতে কয় যে নিৰ্বাচনৰ সময়ছোৱাত ঝাৰখণ্ড, ছত্তীশগড়, ওড়িশা, মহাৰাট্টৰ লগতে পশ্চিমবংগ, মণিপুৰ আৰু জম্মু কাশ্মীৰত কোনো বৃহৎ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই। নিৰ্বাচন আচৰণ বিধি উলংঘাৰ সৈতে জড়িত 495টা অভিযোগৰ 90%তকৈ অধিক নিষ্পত্তি কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। শ্ৰীকুমাৰে ভাৰতীয় ভোটাৰক প্ৰশংসা কৰি ভোটাৰজনেহে প্ৰকৃত বিজয় বুলি মন্তব্য কৰে। মধ্যপ্ৰদেশৰ ৰাজস্থানৰ ৰাজগড় সীমান্তত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত 13জন লোকৰ মৃত্যু হোৱাৰ লগতে 15জন লোক আঘাতপ্ৰাপ্ত হৈছে। ইয়াৰে 2জন লোকৰ অৱস্থা সংকটজনক হৈ আছে। আঘাতপ্ৰাপ্তসকলক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰা হৈছে। ৰাজগড়ৰ আয়ুক্ত হৰ্ষ দীক্ষিতে সংবাদমাধ্যমক জনাইছে যে বিবাহ উৎসৱত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ৰাজস্থানৰ পৰা ট্ৰেক্টৰেৰে মধ্যপ্ৰদেশলৈ আহি থকাৰ সময়তে ট্ৰেক্টৰখন পাথৰ বাতিত বাগৰি যোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মনোহৰ যাদৱে কৈছে যে ৰাজ্য চৰকাৰে ৰাজস্থান চৰকাৰৰ লগত যোগাযোগ কৰিছে আৰু আঘাতপ্ৰাপ্তসকলক ৰাজগড়ৰ জিলা হাস্পতালত ভৰ্তি কৰা হৈছে। আনহাতে সংকটজনকসকলক উন্নত চিকিৎসাৰ বাবে ভূপালৰ পথৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীৰ লগতে এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলে পৰিয়ালবৰ্গৰ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে চিকিৎসাধীনসকলৰ আশু আৰোগ্য কামনা কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখৰে মধ্যপ্ৰদেশৰ ৰাজগড় জিলাত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগত দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে পথ দুৰ্ঘটনাৰ বাতৰিটো দুখজনক আৰু আঘাতপ্ৰাপ্তসকল শীঘ্ৰে আৰোগ্য হোৱাটো কামনা কৰিছো। উপ ৰাষ্ট্ৰপতি শ্ৰী ধনখৰে কয় যে পথ দুৰ্ঘটনাটোত প্ৰাণহানি হোৱাসকলৰ বাবে তেওঁ অতিশয় দুখিত। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰে। একেবাৰে ভাৰতীয় আঞ্চলিক বাতৰি বিভাগে কাইলৈ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ 2024 শীৰ্ষক বিৰোধীৰ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকী বিশ্লেষক আৰু সমাজ ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা একেবাৰে সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। লোকসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগণনাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। অসমতো কাইলৈ হ'বলগীয়া ভোটগণনাৰ বাবে 50খন নিৰ্বাচনী জিলাত 52টা ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বিধানসভা নিৰ্বাচনৰ ফলাফল কালি ঘোষণা কৰা হয়। অসমৰ 13খন জিলাৰ 5 লাখৰো অধিক লোক বানৰ কবলত পৰিছে আৰু মধ্যপ্ৰদেশ, ৰাজস্থান ৰাজগড় সীমান্তত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত 13জন লোকৰ মৃত্যু হোৱাৰ লগতে 15জন লোক আঘাতপ্ৰাপ্ত হৈছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।